জাকোবৰ পত্ৰ 5 অধ্যায়। এতেকে চাওক, সেই ধনমন্ত লোক আপোনালোকৰ বাবে যি যি দুৰ্দশা আহিব ধৰিছে তাৰ কাৰণে হাহাকাৰ কৰি ক্ৰন্দন কৰক। আপোনালোকৰ ধন সম্পত্তি গেলি পচি যাব ধৰিছে, আপোনালোকৰ কাপোৰবোৰ পোকে খোৱা হ'ল, আপোনালোকৰ সোণ ৰূপ ক্ষয়নীয় হ'ল, আৰু সেই ক্ষয়নীয়তাবোৰে আপোনালোকৰ বিপক্ষে সাক্ষ্য দিব, আৰু সেইবোৰে জুই নিচিনা হৈ আপোনালোকৰ মঙহ হ'ব। আপোনালোকে শেষ কালতহে ধন সম্পত্তি সাঁচিলে। চাওক, আপোনালোকৰ পথাৰৰ শস্য দোৱা বনুৱাবোৰৰ যি বেচ আপোনালোকে প্ৰবঞ্চনা কৰি ৰাখি নিদিলে, সেই বেচে আতাহ পাৰিছে, আৰু সেই দাৱনীসকলৰ আত্মস্বৰ বাহিনীগণৰ প্ৰভুৰ কাণত পৰিছে। আপোনালোকে পৃথিৱীত সুখভোগ আৰু ইন্দ্ৰিয় সুখাভিলাষেৰে জীয়াই থাকিলে, হত্যাৰ দিনটো আপোনালোকে নিজ নিজ হৃদয় তৃপ্ত কৰিলে। যিজনে আপোনালোকক প্ৰতিৰোধ নকৰে, সেই ধাৰ্মিক লোকজনক আপোনালোকে দোষী কৰি বধ কৰিলে। সহিষ্ণুতা আৰু প্ৰাৰ্থনাৰ সম্বন্ধে আশ্বাস। এতেকে সেই ভাইসকল, প্ৰভুৰ আগমনৰে ধৈৰ্য ধৰি থাকক। চাওক, খেতিয়কে খেতিৰ বহুমূল্য শস্য পৃথিৱীৰ পৰা পাবৰ বাবে বাট চাই থাকে, আৰু যেতিয়ালৈকে প্ৰথম আৰু পাছৰ বৰষুণ নাপায় তেতিয়ালৈকে ধৈৰ্য ধৰি থাকে। তেনেদৰে আপোনালোকেও ধৈৰ্য ধৰক, নিজ নিজ হৃদয় স্থিৰে ৰাখক, কাৰণ প্ৰভুৰ আগমন ওচৰ পালেহি। সেই ভাইসকল, আপোনালোকৰ যাতে সুদবিচাৰ নহ'ব তাৰ কাৰণে ইজনে সিজনৰ বিৰুদ্ধে অভিযোগ নকৰিব। চাওক, বিচাৰ কথা দুৱাৰ মুখতে থিয় হৈ আছে। সেই ভাইসকল, যি ভাওবাদীসকলে প্ৰভুৰ নামেৰে কথা কৈ গ'ল, তেখেতসকলক ক্লেশ শোষণ আৰু চিৰসহিষ্ণুতাৰ অৰ্থে আৰ্হি বুলি মানিব। চাওক, যিসকলে শোষণ কৰে তেওঁলোকক আমি ধন্য বুলি কওঁ। ইউবৰ শোষণৰ বিষয়ে আপোনালোকে শুনিছে, আৰু প্ৰভুৰ কাৰ্যৰো শেষ দেখিলে যে প্ৰভু অতি স্নেহবান আৰু দয়ালু। কিন্তু হে মোৰ ভাইসকল, বিশেষকৈ আপোনালোকে স্বৰ্গৰ নাইবা পৃথিৱীৰ বা আন কোনো নামৰ শপতৰে শপত নাখাব, কিন্তু আপোনালোকে যেন সুদবিচাৰত নপৰে, এইকাৰণে আপোনালোকৰ হয় যেন হয় হওক আৰু নহয় যেন নহয় হওক, আপোনালোকৰ মাজত কোনোবাই ক্লেশভোগ কৰি আছেনে, তেওঁ প্ৰাৰ্থনাত বাধ্য হওক। কোনোবা খৰহিত হৈছেনে, তেওঁ প্ৰশংসাৰ গীত গান কৰক। কোনোবা নৰিয়াত পৰি আছেনে, তেওঁ মণ্ডলীৰ পৰিচাৰকসকলক মাতক। পাছত তেওঁলোকে প্ৰভুৰ নামেৰে তেওঁৰ গাত তেল সানি তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰক, যাতে বিশ্বাসমূলক প্ৰাৰ্থনাই সেই নৰিয়াজনক সুস্থ কৰিব আৰু প্ৰভুৱে তেওঁক তুলিব, আৰু যদিও তেওঁ পাপ কৰিলে তথাপি ক্ষমা কৰা যাব। এতেকে আপোনালোক সুস্থ হ'বৰ বাবে ইজনে সিজনৰ আগত নিজ নিজ পাপ স্বীকাৰ কৰিব আৰু ইজনে সিজনৰ কাৰণে প্ৰাৰ্থনা কৰিব। ধাৰ্মিকজনৰ নিবেদন কাৰ্যসাধন কৰাত মহাশক্তি বিশিষ্ট। এলিয়া আমাৰ নিচিনা অনুভূতিশীল লোক হৈও তেওঁ বৰষুণ নহ'বলৈ দৃঢ় প্ৰাৰ্থনা কৰিলে, তাতে 3 বছৰ 6 মাহলৈকে দেশত বৰষুণ নহ'ল। পাছত আকৌ প্ৰাৰ্থনা কৰাত আকাশৰ পৰা বৰষুণ হ'ল আৰু পৃথিৱীয়ে নিজ ফল উৎপন্ন কৰিলে। হে মোৰ ভাইসকল, আপোনালোকৰ মাজৰ কোনো এজন যদি সত্যৰ পৰা ভ্ৰান্ত হয় আৰু তেওঁক যদি কোনোবাই ঘূৰাই আনে, তেনেহ'লে তেওঁ ইয়াকে জানক যে যিজনে কোনো এজন পাপীক ভ্ৰষ্ট পথৰ পৰা ঘূৰাই আনে, তেওঁ সেইজনৰ প্ৰাণক মৃত্যুৰ পৰা ৰক্ষা কৰিব আৰু তেওঁৰ পাপসমূহ ঢকা হ'ব।